গীতমালা চৈধ্য অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে ডাউদৰ ৰচিত গীত। এজন অজ্ঞানীয়ে তেওঁ অন্তৰত কয়, ঈশ্বৰ বুলি কোনো নাই, তেওঁলোক ভ্ৰষ্ট হৈছে, তেওঁলোকে জঘন্য কাৰ্যবোৰ কৰে, তেওঁলোকৰ মাজত সৎ কাৰ্য কৰোতা কোনো নাই। যিহুৱাই স্বৰ্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে, তেওঁ চাব বিচাৰে প্ৰকৃতাৰ্থক কোনো জ্ঞানী আছেনে নাই, তেওঁ চাব বিচাৰে ঈশ্বৰক বিচৰা কোনো জ্ঞানী আছেনে নাই। তেওঁ দেখিলে সকলোৱে অপৰ্থে গ'ল, সকলো উশৃংখল হ'ল, সৎকৰ্ম কৰোতা কোনো নাই, এজনো নাই। যিসকলে দুষ্টতাৰ কাৰ্য কৰে তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মূৰ লোকসকলক খাই পেলায়, আৰু তেওঁলোকে জিহুৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে। ঈশ্বৰ তেওঁ ভক্তসকলৰ সংগত থাকে, সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব। দুষ্টতাৰ কাৰ্য কৰা যি তোমালোক, তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা, কিন্তু জিহুৱা তেওঁলোকৰ আশ্ৰয়। অহ, ইজৰাইলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক। জিহুৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুনৰ পৰিৱৰ্তন কৰিব, তেতিয়া জাকোবৰ বংশই আনন্দ কৰিব, ইজৰাইলীয়াসকল উল্লাসিত হ'ব।